চিরিপ বিচ্র ক্ষণতে উজলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
লাগে যদি আহারে ভরা পরে পূর্ণ জীবন গাথা, যিশুর তেজে দিয়ে পূর্ণতা, যিশুর কথায় সকলো মুছে, যিশুর বাদে কোনো নাই তোমার কাহ মনেরে মনেরে তুমি ভাবি সানে, কোনো নাই তোমার কত নাই জগত, যিশুর বাদে কোনো নাই।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আপুনি যদি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহ'লে নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম ৰাজাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু আজি আমি এই পুস্তকৰ 7 আৰু 8 নম্বৰ অধ্যায় দুটা থুলমূলকৈ চাব খুজিছোঁ। কিন্তু তাৰ আগতে আহকচোন প্ৰিয় শ্ৰোতা, খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছো কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আৰু এটা সুযোগ দিছা। প্ৰাৰ্থনা কৰিছো প্ৰভু, তোমাৰ বাক্যৰ পৰা তুমিয়েই আমাক কথা কোৱা, আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক বিশেষভাৱে তোমাৰ মাত শুনিবলৈ দিয়া, আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ প্ৰেম প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত এই প্ৰথম ৰাজাৱলী পুস্তকৰ অধ্যয়ন কৰোঁতে পাইছিলোঁ যে ছলোমন ৰজাই জিৰচালেমত ঈশ্বৰৰ উদ্দেশ্যে এটা মন্দিৰ নিৰ্মাণ কৰিছিল, আৰু তাৰ আলমতেই আমি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজি আমি এই প্ৰথম ৰাজাৱলী পুস্তকৰ 7 আৰু 8 নম্বৰ অধ্যায় দুটা চাম হওক, কিন্তু তাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিব খুজিছোঁ। আপোনালোকে যে আমাৰ এই অনুষ্ঠানবোৰ শুনি আছে, এই অনুষ্ঠান শুনি কেনে পাইছে বা কিবা প্ৰকাৰে লাভৱান হৈছেনে নাই, আপোনালোকৰ মতামত জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। কিবা জানিবলগীয়া কথা থাকিলেও, কিবা সুধিবলগীয়া কথা থাকিলেও নিসংকোচে আমালৈ লিখিব পাৰে। প্ৰিয় শ্ৰোতা, 7 নম্বৰ অধ্যায়ৰ প্ৰথমতে আমি পাওঁ যে ছলোমন ৰজাই মন্দিৰ নিৰ্মাণ কৰাৰ পিছত নিজৰ গৃহ নিৰ্মাণ কৰিছিল, আৰু সেই গৃহ নিৰ্মাণত তেওঁৰ 13 বছৰ লাগিছিল। মন্দিৰ নিৰ্মাণ কৰোঁতে লাগিছিল 7 বছৰ 6 মাহ, কিন্তু নিজৰ গৃহ নিৰ্মাণ কৰিবলৈ 13 বছৰ লাগিছিল। এয়া মন্দিৰ নিৰ্মাণৰ প্ৰায় দুগুণ সময় আছিল। ইয়াৰ পৰা অনুমান কৰিব পৰা যায় যে সেই ৰাজকাৰেং নিশ্চয় আহল বহল আৰু কলা কুশলতাৰে পৰিপূৰ্ণ আছিল। 2 নম্বৰ পদত আমি পাওঁ লেবাননত তেওঁ নিৰ্মাণ কৰা এটি কাঠৰ ঘৰৰ বিষয়ে, আৰু সেয়া তেওঁৰ দ্বিতীয়টো ঘৰ আছিল। সেয়া তেওঁৰ অৱসৰ বিনোদনৰ কাৰণে নিশ্চয় ব্যৱহাৰ কৰা ঘৰ আছিল। 8 নম্বৰ পদত পঢ়িছোঁ সেই গৃহৰ পাছফালে থকা আন চোতালত নিজে বাস কৰা গৃহ সেই একেদৰে সজা হ'ল, আৰু ছলোমনে বিবাহ কৰা ফৰৌনৰ জীয়েকৰ নিমিত্তেও সেই গৃহৰ নিচিনাকৈ এটা গৃহ সাজিলে। প্ৰিয় শ্ৰোতা, সেই একেদৰে কথাষাৰৰ দ্বাৰা বুজোৱা হৈছে যে এই ঘৰটো আগৰটোৰ দৰে আহল বহলকৈ সাজিছিল আৰু তাত বহুমূলীয়া ৰত্ন খটুৱাইছিল। তাৰ পাছত ছলোমনে ফৰৌনৰ জীয়েকৰ কাৰণেও এটা ৰাজকাৰেং সাজিছিল। 13 পৰা 15 পদলৈ আমি পঢ়ি দিছোঁ। পাছত ছলোমন ৰজাই মানুহ পঠাই তুৰৰ পৰা হিৰমক অনালে। সেই হিৰম নপ্তালি ফৈদৰ এজনী বিধৱাৰ পুত্ৰ। তেওঁৰ বাপেক পিতলৰ কাম কৰা তুৰীয়া লোক আছিল। তেওঁ পিতলৰ সকলো প্ৰকাৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পূৰ আছিল। পাছে তেওঁ ছলোমন ৰজাৰ ওচৰলৈ আহি তেওঁৰ সকলো কাৰ্য কৰিলে, কিয়নো তেওঁ পিতলৰ 2টা স্তম্ভ নিৰ্মাণ কৰিলে। সেইবোৰৰ প্ৰত্যেকটো 18 হাত ওখ, আৰু প্ৰত্যেক স্তম্ভ মেৰাবলৈ 12 হতীয়া সূতা লগালে। 21 আৰু 22 নম্বৰ পদ, পাছে সেই স্তম্ভ 2টা মন্দিৰৰ বাৰাণ্ডাত স্থাপন কৰিলে, আৰু তেওঁ সোঁফালৰ স্তম্ভ স্থাপন কৰি তাৰ নাম জাখিন ৰাখিলে, আৰু বাওঁফালৰ স্তম্ভ স্থাপন কৰি তাৰ নাম বোৱজ থলে। এই 2টা স্তম্ভৰ মূৰত কণাৰী ফুলৰ আকৃতি কৰা আছিল। এইদৰে স্তম্ভৰ কাৰ্য সম্পন্ন হ'ল। প্ৰিয় শ্ৰোতা, এই পদত স্তম্ভ 2টাৰ যি নাম কোৱা হৈছে সেই নাম 2টাৰ ভাল অৰ্থ আছে। জাখিন মানে হ'ল ঈশ্বৰে স্থাপন কৰিব, আৰু বোৱাজ মানে হ'ল তাত পৰাক্ৰম আছে। এই 2টা কথা আমি কিছু বহলাই আলোচনা কৰোঁ হওক। শক্তি আৰু সৌন্দৰ্যৰ বিষয়ে বাইবেলত 2টা গীত আছে। উদাহৰণস্বৰূপে গীতমালা 96 নম্বৰ গীতৰ 6 নম্বৰ পদত কোৱা হৈছে, মহিমা আৰু প্ৰতাপ তেওঁৰ আগত আছে, তেওঁৰ পবিত্ৰ স্থানত পৰাক্ৰম আৰু সৌন্দৰ্য থাকে। হয় প্ৰিয় শ্ৰোতা, পৰাক্ৰমে পৰিত্ৰাণক বুজায়। ঈশ্বৰে নিজৰ পৰাক্ৰমেৰে তেওঁৰ নিজৰ লোকসকলক উদ্ধাৰ কৰিব পাৰে। সৌন্দৰ্যই আকৌ উপাসনাৰ মোহনীয়তাক বুজায়, অৰ্থাৎ আমি ঈশ্বৰৰ পবিত্ৰতাত মোহিত হৈ তেওঁৰ সেৱা উপাসনা কৰিব লাগে। প্ৰিয় শ্ৰোতা, এই স্তম্ভ 2টা মন্দিৰত স্থায়ীকৈ বহুওৱা হৈছিল। ঠিক একেদৰে আমাৰ যিসকলে ঈশ্বৰৰ সেৱা উপাসনা কৰিব বিচাৰোঁ, সেইসকলৰ অন্তৰতো এই স্তম্ভ 2টা আত্মিকভাৱে স্থাপন কৰিব লাগে। অৰ্থাৎ আমি যেতিয়া ঈশ্বৰৰ উপাসনা কৰিবলৈ লওঁ, তেতিয়া ঈশ্বৰে যে তেওঁৰ নিজৰ পৰাক্ৰমেৰে আমাক পাপৰ পৰা উদ্ধাৰ কৰিলে, সেই অভিজ্ঞতা আমাৰ অন্তৰত থাকিব লাগে। যদি এই অভিজ্ঞতা আমাৰ অন্তৰত থাকে, তেতিয়াহ'লে আমি তেওঁৰ পৰাক্ৰম আৰু পবিত্ৰতাত মোহিত হৈ তেওঁৰ উপাসনা কৰিব পাৰোঁ। এইখিনিতে আমি এটা কথা ক'ব বিচাৰোঁ যে উপাসনাৰ বাবে পবিত্ৰ স্থান বা গীৰ্জাঘৰ আমাক লাগে। আমি তাৰ বিৰোধিতা নকৰোঁ। উপাসনাৰ বাবে এটি পবিত্ৰ ঠাই উপকাৰক হ'ব পাৰে, কিন্তু সেয়ে উপাসনালৈ অনুপ্ৰাণিত নকৰে আৰু ই উপাসনাৰ বিকল্পও হ'ব নোৱাৰে। আমি তেওঁৰ পবিত্ৰতাত অনুপ্ৰাণিত হৈহে তেওঁৰ উপাসনা কৰিব লাগিব। কিন্তু ঠাইখিনিৰ পবিত্ৰতাত নহয়, অৰ্থাৎ আমি যেতিয়া ঈশ্বৰক উপাসনা কৰোঁ তেতিয়া আমি যে তেওঁৰ ওচৰলৈ আহিছো আৰু তেওঁ যে আমাৰ মাজত উপস্থিত আছে সেই কথা উপলব্ধি কৰিব লাগিব, আৰু তেওঁৰ পবিত্ৰতাৰ আগত আমি যে পাপী তাক আমি সোঁৱৰিব লাগিব। তেতিয়াহে আমি তেওঁক সকলো সৌন্দৰ্য আৰু গৌৰৱেৰে সৈতে দেখা পাম। এই অভিজ্ঞতা যীশুৰ জীৱনত হৈছিল। যেতিয়া তেওঁ উপাসনা কৰিবলৈ মন্দিৰলৈ গৈছিল তেতিয়া তেওঁ ঈশ্বৰৰ দৰ্শন পাইছিল। দৰ্শনত তেওঁ ঈশ্বৰক অতি পৰাক্ৰমী আৰু পবিত্ৰ ৰূপত সিংহাসনত বহি থকা দেখিছিল। ঈশ্বৰৰ পবিত্ৰতাৰ আগত তেওঁ নিজে যে কিমান অপবিত্ৰ সেই কথা বুজি পাইছিল। তেতিয়া তেওঁ কি কৈছিল? তেওঁ কৈছিল, তাতে মই কলো, হায় হায়, মই নষ্ট হলো, কিয়নো মই অশুচি ওঠৰ মানুহ। মই অশুচি ওঠ থকা লোকৰ মাজত বাস কৰিছো, কাৰণ মই নিজ চকুৰে বাহিনীবিলাকৰ ৰজা ঈশ্বৰক দেখিবলৈ পালো। এয়া হল পবিত্ৰ ঈশ্বৰৰ সন্মুখত উদ্ধাৰ পোৱা আত্মাৰ উপস্থিতি। তাৰপিছত আমি 23-25 পঢ়িলে পাওঁ সেই মন্দিৰত স্থাপন কৰা কিছুমান পাত্ৰৰ কথা। আকৌ 40 পঢ়ি গ'লেও আমি কিছুমান পাত্ৰৰ বিষয়ে পঢ়িবলৈ পাওঁ। ইয়াত যি 10 প্ৰক্ষালন পাত্ৰৰ কথা কোৱা হৈছে সেইকেইটা হোম বলিৰ অৰ্থে যিবোৰ নৈবেদ্য অনা হৈছিল সেইবোৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। নৈবেদ্য পৰিষ্কাৰ কৰিবলৈ চলোমনে ডাঙৰ আৰু ধুনীয়া প্ৰক্ষালন পাত্ৰ ব্যৱহাৰ কৰিছিল সঁচা, কিন্তু অন্তৰ পৰিষ্কাৰ কৰিবলৈ আকৃতি আৰু সৌন্দৰ্যতকৈ আন এটা বস্তুৰহে বেছি প্ৰয়োজন, আৰু সেইটো হৈছে ঈশ্বৰৰ বাক্য। আজিকালি বহুতো মণ্ডলী আছে যিবোৰত সুন্দৰ উপাসনা গীৰ্জা পতা হয়, কিন্তু তথাপিতো সেই গীৰ্জাই কোনো মানুহৰ অন্তৰ পৰিষ্কাৰ নকৰে, নাইবা কাকো ঈশ্বৰৰ ওচৰলৈ চপাই নিনিয়ে। সেই গীৰ্জাই কাৰো অন্তৰত নতুন প্ৰভাৱ নেপেলায়, নাইবা কাৰো অন্তৰত শান্তি আৰু আনন্দ আনি নিদিয়ে। হয় প্ৰিয় শ্ৰোতা, গোটেই পৃথিৱীৰ প্ৰক্ষালন পাত্ৰ মিলিও কাৰো অন্তৰৰ পৰা পাপ মোচন কৰিব নোৱাৰে। কিন্তু এটা কথা সঁচা যে প্ৰক্ষালন পাত্ৰত থকা পানীয়ে ঈশ্বৰৰ বাক্যক বুজায়, আৰু ঈশ্বৰৰ বাক্যইহে মানুহৰ অন্তৰ পৰিষ্কাৰ কৰিব পাৰে। পাত্ৰৰ পানীয়ে নৈবেদ্য পৰিষ্কাৰ কৰিছিল, কিন্তু ঈশ্বৰৰ বাক্যই আমাৰ অন্তৰ পৰিষ্কাৰ কৰে। ঈশ্বৰৰ বাক্যৰ দ্বাৰা ধুই পৰিষ্কাৰ হোৱা মানেই হ'ল তেওঁৰ বাক্য আমাৰ জীৱনত প্ৰয়োগ কৰা। 48-50 পঢ়িলে আমি পাওঁ যে চলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তু নিৰ্মাণ কৰালে আৰু তেনেদৰেই তেওঁ গোটেই কামখিনি সম্পূৰ্ণ কৰিলে। প্ৰিয় শ্ৰোতা, আগতে তম্বুত এটা মাত্ৰ দীপাধাৰ আছিল আৰু সেইটোৱেই প্ৰভু যীশুখ্ৰীষ্টক বুজাইছিল, কিন্তু চলোমনৰ মন্দিৰত 10 দীপাধাৰ স্থাপন কৰা হৈছিল। দীপাধাৰৰ এনেকুৱা অতিমাত্ৰা বৃদ্ধিয়ে আজি আমাৰ খ্ৰীষ্টীয় জীৱনত প্ৰভাৱ নেপেলোৱাকৈ থকা নাই। আজিকালি আমাৰ মাজত এটা বিপদে দেখা দিছে যে মানুহে প্ৰভু যীশুখ্ৰীষ্টৰ লগত অতি সহজ হ'বলৈ ধৰিছে। উদাহৰণস্বৰূপে কিছুমান মানুহে ঈশ্বৰৰ বাক্য ক'বলৈ উঠি মূল কথালৈ অহাৰ আগতে অনৰ্থক ৰূপে যীশুখ্ৰীষ্টৰ নামটো বাৰে বাৰে উল্লেখ কৰে। এবাৰ এজন মানুহে কথা ক'বলৈ উঠি বাৰে বাৰে যীশুৰ নামটো কৈ প্ৰকৃত বিষয়টোৰ গুৰুত্ব নাইকিয়া কৰি পেলাইছিল। এয়া এক বৰ্ধিত দীপাধাৰৰেই প্ৰতিচ্ছবি। প্ৰিয় শ্ৰোতা, এনেদৰে চলোমনে পিতাক দাউদৰ মনৰ ইচ্ছা মতেই সেই মন্দিৰ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলে। এতিয়া আমি 8 অধ্যায়ৰ পৰা চাব খুজিছো, প্ৰথম 3 পদ পঢ়ি দিছো। পাছে চলোমনে দাউদৰ নগৰ অৰ্থাৎ চিউনৰ পৰা ঈশ্বৰৰ নিয়ম চন্দুক আনিবৰ নিমিত্তে ইছৰাইলৰ বৃদ্ধ লোকসকল, ফৈদৰ মূল মানুহবিলাক আৰু ইছৰাইলৰ সন্তানবিলাকৰ পিতৃবংশৰ অধ্যক্ষবিলাকক জিৰচালেমত চলোমন ৰজাৰ ওচৰত গোট খুৱালে। তাতে এথানি নামেৰে 7 মাহত উৎসৱৰ সময়ত ইছৰাইলৰ সকলো লোকে চলোমন ৰজাৰ ওচৰলৈ আহি গোট খালে। পাছে ইছৰাইলৰ সকলো বৃদ্ধ লোকসকল আহিলত পুৰোহিতবিলাকে চন্দুক তুলি ল'লে। প্ৰিয় শ্ৰোতা, চলোমনে এতিয়া মন্দিৰ নিৰ্মাণ কৰাৰ পিছত ঈশ্বৰৰ নিয়ম চন্দুক তালৈ অনাৰ ব্যৱস্থা কৰিছে। 9-11 পঢ়িছো, মিছৰ দেশৰ পৰা ইছৰাইলৰ সন্তানবিলাক ওলাই অহাকালত জিহুৱাই তেওঁবিলাকে সৈতে এটি নিয়ম পতা সময়ত হোৰেব পৰ্বতত মুচিয়ে চন্দুকৰ ভিতৰত যি 2 শিলৰ ফলি ৰাখিছিল তাৰ বাহিৰে তাত আৰু একো নাছিল। পাছে পুৰোহিতবিলাকে পবিত্ৰ স্থানৰ পৰা ওলাই আহিলত ঈশ্বৰৰ গৃহ মেঘেৰে এনেকৈ পৰিপূৰ্ণ হ'ল যে তাৰ কাৰণে পুৰোহিতবিলাকে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ'ব নোৱাৰা হ'ল, কিয়নো ঈশ্বৰৰ গৃহ ঈশ্বৰৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল। প্ৰিয় শ্ৰোতা, এইটো মন কৰিবলগীয়া কথা যে সেই পবিত্ৰ স্থান মেঘেৰে পৰিপূৰ্ণ হৈছিল আৰু সেই মেঘ আছিল ঈশ্বৰৰ প্ৰতাপৰ চিন। ইছৰাইলীয়াসকলে মিছৰৰ পৰা ওলাই যেতিয়া অৰণ্যৰ মাজেৰে যাত্ৰা কৰিছিল তেতিয়া এই মেঘে তেওঁলোকক পৰিচালনা কৰিছিল, আৰু জিৰণিৰ বাবে যি ঠাইত তেওঁলোকে নিয়ম চন্দুক থৈছিল তাৰ ওপৰত মেঘৰ স্তম্ভ এটা ৰৈ আছিল। এতিয়া চলোমনে নিৰ্মাণ কৰা নতুন মন্দিৰত যেতিয়া নিয়ম চন্দুক স্থাপন কৰা হ'ল তেতিয়াও আমি সেই মেঘৰ উপস্থিতি দেখিবলৈ পাইছো। এয়া আন একো নহয়, এয়া আছিল ঈশ্বৰৰেই প্ৰতাপৰ উপস্থিতি। এইবাৰ 16 নম্বৰ পদৰ পৰা 21 পদলৈ পঢ়িছো, মোৰ প্ৰজা ইছৰাইলক মিছৰৰ পৰা উলিয়াই অনা দিনৰে পৰা মই মোৰ নাম ৰাখিবৰ নিমিত্তে গৃহ নিৰ্মাণ কৰিবলৈ ইছৰাইলৰ আটাই ফৈদৰ মাজৰ কোনো নগৰ মনোনীত কৰা নাই, কিন্তু মোৰ প্ৰজা ইছৰাইলৰ ওপৰত অধ্যক্ষ হ'বৰ নিমিত্তে দাউদক মনোনীত কৰিলো, আৰু ইছৰাইলৰ ঈশ্বৰ যীহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ মোৰ পিতৃ দাউদৰ মন আছিল। কিন্তু ঈশ্বৰে মোৰ পিতৃ দাউদক ক'লে, মোৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ তুমি মন কৰিছা, ভাল কৰিছা, তথাপি তুমি সেই গৃহ নিৰ্মাণ কৰিবলৈ নাপাবা, কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব তেওঁই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ সাজিব। এই বাক্য ঈশ্বৰে কৈছিল আৰু তেওঁ তাক সম্ফলো কৰিলে, কিয়নো ঈশ্বৰৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দাউদৰ পদত নিযুক্ত হৈ আৰু ইছৰাইলৰ সিংহাসনৰ ওপৰত বহি ইছৰাইলৰ ঈশ্বৰৰ নিমিত্তে এই গৃহ নিৰ্মাণ কৰিলো। আৰু ঈশ্বৰে আমাৰ পূৰ্বপুৰুষবিলাকক মিছৰ দেশৰ পৰা উলিয়াই অনা কালত তেওঁবিলাকে সৈতে কৰা নিয়মটি থকা যি চন্দুক, তাৰ নিমিত্তে মই ইয়াত এটা ঠাই যুগুত কৰিলো। এয়া চলোমনে গোটেই কথাখিনি ৰাইজক বুজাই দিছে। এইখিনিতে এটা কথা আমি মনত ৰখা উচিত যে এই মন্দিৰত দেৱপূজকৰ মন্দিৰৰ দৰে কোনো কটা প্ৰতিমা নাছিল, এই আছিল ঈশ্বৰৰ এটা আৰাধনাৰ স্থান। এই ঠাইতে ঈশ্বৰৰ লোকসকল তেওঁৰ ওচৰলৈ আহিব আৰু তেওঁৰ নামত আৰাধনা আৰু উৎসৰ্গ কৰিব। এই বিষয়ে 27 নম্বৰ পদৰ পৰা 29 পদলৈ পঢ়িছো, কিন্তু বাস্তৱিকে ঈশ্বৰে পৃথিৱীত বাস কৰিবনে? চোৱা, স্বৰ্গই আৰু স্বৰ্গৰ স্বৰ্গই তোমাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্মাণ কৰা গৃহই জানো পাৰিব? তথাপি হে মোৰ ঈশ্বৰ, এই গৃহৰ ফাললৈ মোৰ নাম তাত হ'ব বুলি এই যি ঠাইৰ বিষয়ে তুমি কৈছিলা, এই ঠাইৰ ফাললৈ তোমাৰ চকু যেন দিনে ৰাতিয়ে মুকলি হৈ থাকিব, এই নিমিত্তে তোমাৰ দাসে এই ঠাইৰ ফাললৈ মুখ কৰি কৰা প্ৰাৰ্থনা শুনিবলৈ তুমি তোমাৰ দাসৰ প্ৰাৰ্থনা আৰু মিনতি গ্ৰহণ কৰি তোমাৰ দাসে আজি তোমাৰ আগত কৰা কাটৰুক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়া। প্ৰিয় শ্ৰোতা, মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণটো চলোমনে এইকেইটা পদত স্পষ্টকৈ কৈছে যে মানুহবিলাক এই ঠাইলৈ আহিব আৰু ঈশ্বৰক সোঁৱৰণ কৰি মূৰ দুৱাই প্ৰাৰ্থনা কৰিব আৰু ঈশ্বৰৰ অৰ্থে নৈবেদ্য উৎসৰ্গ কৰিব। এয়া হ'ল ঈশ্বৰৰ ওচৰ চপাৰ বাটৰ নিচিনা। কিন্তু দেৱপূজকসকলে ভবাৰ দৰে এয়া এক ঈশ্বৰৰ নিবাসৰ স্থান নহয়, কাৰণ চলোমনে ঈশ্বৰৰ বিষয়ে স্পষ্টকৈ কৈছেই যে স্বৰ্গ আৰু স্বৰ্গৰ স্বৰ্গই ঈশ্বৰক ধাৰণ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰ হ'ল সৰ্বশক্তিমান, সৰ্বব্যাপী। এইবাৰ 33 আৰু 34 পদ পঢ়িছো, তোমাৰ প্ৰজা ইছৰাইলে তোমাৰ বিৰুদ্ধে পাপ কৰাৰ কাৰণে শত্ৰুৰ আগত ঘটাৰ পাছে যদি তোমালৈ ঘূৰি তোমাৰ নাম স্বীকাৰ কৰি এই গৃহত তোমাৰ আগত প্ৰাৰ্থনা আৰু মিনতি কৰে, তেন্তে তুমি স্বৰ্গত থাকি তাক শুনি তোমাৰ প্ৰজা ইছৰাইলৰ পাপ ক্ষমা কৰিবা। প্ৰিয় শ্ৰোতা, ঈশ্বৰ অতি মহান, কিন্তু লগতে তেওঁ দয়ালু। আমাৰ অপৰাধ যিমানেই ডাঙৰ নহওক কিয়, আমি যদি আমাৰ নিজ নিজ পাপবোৰ সৰল মনেৰে স্বীকাৰ কৰোঁ আৰু মিনতি কৰোঁ, তেন্তে তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰিবলৈ ৰৈ আছে। আমাৰ বাবে আন এটা সৌভাগ্যৰ কথা এইয়ে যে পাপ স্বীকাৰ কৰিবলৈ আজি আমি কলৈকো যাব নালাগে, নিজৰ ঠাইতে থাকিয়েই ঈশ্বৰৰ ওচৰত আমি পাপৰ ক্ষমা বিচাৰিব পাৰোঁ। এই কাম প্ৰভু যীশুখ্ৰীষ্টই সম্ভৱ কৰি তুলিছে। প্ৰভু যীশুৰ আন এটা নাম হ'ল ইমানুৱেল, অৰ্থাৎ আমাৰ লগত ঈশ্বৰ। 44 পদৰ পৰা 46 পদলৈ পঢ়িলে আমি বুজি পাওঁ যে চলোমনে এই কথা বুজাই দিছে যে মন্দিৰ নিৰ্মাণৰ পাছতো ইছৰাইলৰ সন্তানবিলাকে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰে আৰু তাৰ ফলস্বৰূপে শত্ৰুসকলে তেওঁলোকক বন্দী কৰি লৈ যাব, আৰু সেই সময়তো যেতিয়া তেওঁলোকে ঈশ্বৰৰ ওচৰত কাটৰুক্তি কৰিব তেতিয়া যাতে ঈশ্বৰে তাক শুনে আৰু তেওঁলোকক বন্দিত্বৰ পৰা যেন মুক্ত কৰে, সেইকাৰণে চলোমনে মিনতি কৰিছে। তাৰোপৰি ইয়াত কোৱা হৈছে যে ঈশ্বৰৰ দৃষ্টিত সকলো মানুহ পাপী, পাপ নকৰা মানুহ কোনো নাই। 47-49 পদ, তথাপি তেওঁবিলাকক বন্দী কৰি নিয়া দেশত যদি তেওঁবিলাকে মনত বিবেচনা কৰি ঘূৰি তেওঁবিলাকক বন্দী কৰি নিয়া দেশত থাকি তোমাৰ আগত প্ৰাৰ্থনা কৰি আমি পাপ কৰিলো, আমি অপথে গলো, আমি কুকৰ্ম কৰিলো এইবুলি তেওঁবিলাকক বন্দী কৰি নিয়া তেওঁবিলাকৰ শত্ৰুৰ দেশত সকলো মনে সকলো চিত্তে তোমালৈ উলটি তেওঁবিলাকৰ ওপৰ পিতৃবিলাকক তুমি দিয়া তেওঁবিলাকৰ দেশৰ ফাললৈ, তোমাৰ মনোনীত নগৰৰ ফাললৈ আৰু তোমাৰ নামৰ নিমিত্তে মই নিৰ্মাণ কৰা গৃহৰ ফাললৈ মুখ কৰি যদি তোমাৰ আগত প্ৰাৰ্থনা কৰে তেন্তে তুমি তোমাৰ বাসস্থান স্বৰ্গত থাকি তেওঁবিলাকৰ প্ৰাৰ্থনা আৰু মিনতি শুনি তেওঁবিলাকৰ বিচাৰ নিষ্পত্তি কৰিবা। প্ৰিয় শ্ৰোতা, ইয়াত যি কথা কোৱা হৈছে সেয়া সঁচাকৈ ঘটিছিল, সেই বিষয়ে আমি পাছত পঢ়িবলৈ পাম। সঁচাকৈ তেওঁলোকক তেনেদৰে বন্দী কৰি নিয়া হৈছিল আৰু তেওঁলোকে তেনেদৰে প্ৰাৰ্থনাও কৰিছিল আৰু পিছত তেওঁলোকক ঈশ্বৰে উদ্ধাৰো কৰিছিল। 50-54 পঢ়িছো, আৰু তোমাৰ বিৰুদ্ধে পাপ কৰা তোমাৰ প্ৰজাবিলাকক ক্ষমা কৰিবা, আৰু তোমাৰ বিৰুদ্ধে কৰা তেওঁবিলাকৰ সকলো অপৰাধ ক্ষমা কৰিবা, আৰু তেওঁবিলাকৰ বন্দী কৰি নিয়াবিলাকে যেন তেওঁবিলাকক দয়া কৰিব এই নিমিত্তে তেওঁবিলাকলৈ তেওঁলোকৰ দয়া জন্মাবা। এনেদৰে আমি যদি পঢ়ি যাওঁ চলোমনে কৰা প্ৰাৰ্থনা দেখিবলৈ পাওঁ, কিন্তু সময়ৰ অভাৱত আমি গোটেইখিনি পঢ়িব খোজা নাই। 63-65 আমি পঢ়িব খুজিছোঁ, আৰু চলোমনে ঈশ্বৰৰ উদ্দেশ্যে দিয়া মংগলাৰ্থক বলিস্বৰূপে 22,000 গৰু আৰু 120,000 মেৰ ও ছাগ উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু ইছৰাইলৰ সকলো সন্তানে যিহোৱাৰ গৃহ প্ৰতিষ্ঠা কৰিলে। সেইদিনা ৰজাই ঈশ্বৰৰ গৃহৰ সন্মুখত থকা চোতালৰ মাজভাগ পবিত্ৰ কৰিছিল, কিয়নো সেই ঠাইতে তেওঁ হোম বলি, ভক্ষ্য নৈবেদ্য আৰু মংগলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল। কাৰণ হোম বলি, ভক্ষ্য নৈবেদ্য আৰু মংগলাৰ্থক বলিৰ তেল ধৰিবলৈ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদী সৰু আছিল। এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগৰ গোটেই ইছৰাইলে হমাতৰ প্ৰৱেশ স্থানৰ পৰা মিছৰ জুৰিলৈকে মহাসমাজ হৈ 7 দিন আৰু 7 দিন 14 দিন আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে উৎসৱ কৰিলে। সেই উৎসৱত কিমান মানুহ গোট খাইছিল তাৰ সঠিক সংখ্যা জনা নাযায়, কিন্তু পশুৰ সংখ্যালৈ চাই তাত নিশ্চয় গণিব নোৱাৰা মানুহ আছিল। 66 পাছে অষ্টম দিনা তেওঁ লোকবিলাকক বিদায় দিলত তেওঁবিলাকে ৰজাক ধন্যবাদ কৰি যিহুৱাই তেওঁৰ দাস দায়ুদ আৰু তেওঁৰ প্ৰজা ইছৰাইল লোকবিলাকলৈ কৰা মংগলৰ কাৰণে আনন্দিত আৰু সন্তুষ্ট হৈ নিজ নিজ তম্বুলৈ গুচি গ'ল। প্ৰিয় শ্ৰোতা, আমি পাই আহিছো যে দায়ুদৰ সময়ত ইছৰাইল দেশ একেবাৰে সুস্থিৰ আৰু শান্ত নাছিল, কিন্তু দায়ুদৰ শাসনৰ শেষকালত ঈশ্বৰে দেশখন সুস্থিৰ কৰিছিল। তাৰ পাছত চলোমন ৰজা হোৱা কালত দেশত যুদ্ধ বিগ্ৰহ নথকাৰ কাৰণে দেশত শান্তি আৰু সমৃদ্ধি আছিল। তাৰোপৰি নিয়ম চন্দুক থবলৈ ইমান দিনে কোনো নিৰ্দিষ্ট স্থান নাছিল, কিন্তু ঈশ্বৰৰ ইচ্ছা অনুসৰি দায়ুদৰ যোগেদি চলোমনৰ দ্বাৰা এটি মন্দিৰ পালে য'ত নিয়ম চন্দুক থোৱা হৈছিল, আৰু সেই মন্দিৰলৈ আহি ঈশ্বৰৰ অৰ্থে নৈবেদ্য উৎসৰ্গ কৰিবলৈ আৰু পাপৰ ক্ষমা বিচাৰিবলৈ এটি ভাল সুবিধা তেওঁলোকে পালে। তাত সকলো লোকেই আনন্দিত হৈছিল আৰু সেইকাৰণে তেওঁলোকে চলোমন ৰজাক আৰু ঈশ্বৰক ধন্যবাদ দিছিল, আৰু অষ্টম দিনা মানুহবোৰ নিজ নিজ ঠাইলৈ উভতি গৈছিল। প্ৰিয় শ্ৰোতা, আজি আমি প্ৰথম ৰাজাৱলী পুস্তকৰ 7 আৰু 8 অধ্যায় দুটা থূলমূলকৈ আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী অনুষ্ঠানত 9 অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। তাতো আমি নতুন নতুন কথা শিকিবলৈ পাম বুলি আশা কৰিছোঁ। অনুগ্ৰহ কৰি সেই অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। আজিলৈ আমাৰ সময়ো হ'লহি। আপোনালোকক পুনৰ নমস্কাৰ জনাই আজিৰ আলোচনা ইমানতেই সামৰিছোঁ। ধন্যবাদ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 7-0 গুৱাহাটী 7-8-1-0-0-1
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
Oh, পা